বাৰু শুন, এতিয়া মই তোমাক এটা সাধু কওঁ হা। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া, বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। সৰু ল'ৰা বৰে এ মাতে জোৰে জোৰে, সৰু ল'ৰা বৰে এ মাতে জোৰে জোৰে, কলৈ যোৱা তলৈ খুৰা। বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। হলো চোলা জলো জপৌকৈ যায়, ৰাতিপুৱাই ভাত ৰান্ধি লৈ দুয়োবেলা অকলে খায়। ভতিজাহঁতে এদিন সোমাই খঙতে, ভতিজাহঁতে এদিন সোমাই খঙতে, যিমান ভাত আছিলে পেলালে খায়। আঁকৰা বাবা আ বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। তাৰপিছত বুঢ়াই কি কৰিলে জানা? ৰাতি সোমাই দেখে খুৰাই সোপাকে পেলালে খাই, ঈশ্বৰে বোলে অকলে খালে হবই এনে বিলাই। বুজি পাই খুৰাই আকৌ চাউল কি যায়, বুজি পাই খুৰাই আকৌ চাউল কি যায়, ভতিজাহঁতক দিলে খুৱাই। খোৱা বাবা বাঁহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া। সৰু ল'ৰা বৰে এ মাতে জোৰে জোৰে, সৰু ল'ৰা বৰে এ মাতে জোৰে জোৰে, কলৈ যোৱা তলৈ খুৰা।